এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ কাইলৈ অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত ধুবুৰী, দক্ষিণ খালমাৰা, মানকাছৰ গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত 91,31,127গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে পুৰুষ ভোটদাতা হ'ল 46,30,924জন আৰু মহিলা ভোটদাতা হ'ল 44,99,952গৰাকী। দ্বিতীয় পৰ্যায়ত মুঠ 29,608গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত জিলা পৰিষদত 495গৰাকী, আঞ্চলিক পঞ্চায়তত 2,388গৰাকী আৰু গাঁও পঞ্চায়ত সদস্য পদত 26,725গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইতিমধ্যে 1,289গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। এই নিৰ্বাচনৰ বাবে মুঠ 12,130টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ইতিমধ্যে ভোটগ্ৰহণ হ'বলগীয়া জিলাকেইখনলৈ প্ৰিজাইডিং আৰু পলিং বিষয়া যাত্ৰা কৰিছে। কাইলৈ হ'বলগীয়া নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। কামৰূপ মহানগৰ জিলাৰ জালুকবাৰী সমজিলা আৰু ডিমৰীয়া সমজিলাৰ পৰা বেলট কাকত, বেলট বাকচকে ধৰি ভোটগ্ৰহণৰ যাৱতীয় সামগ্ৰী সংগ্ৰহ কৰি বিষয়া কৰ্মচাৰীসকল নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে। জিলাখনৰ 6খন জিলা পৰিষদ, 3খন আঞ্চলিক পঞ্চায়ত আৰু 20খন গাঁও পঞ্চায়তৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে গুৱাহাটী মহানগৰীত কৰ্মসূত্ৰে থকা লোকসকল ইতিমধ্যে নিজ নিজ জিলালৈ ৰাওনা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জালুকবাৰী, আদাবাৰী, খানাপাৰা আদি বাছ আস্থানসমূহৰ উপৰি কামাখ্যা, পল্টন বজাৰ ৰেল ষ্টেচনত যাত্ৰীৰ ভিৰ পৰিলক্ষিত হৈছে। পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি গুৱাহাটী মহানগৰীতো যান বাহনৰ সংখ্যা যথেষ্ট কম হোৱাত যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাত 25টা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। আজি পুৱাৰ পৰাই পলিং আৰু প্ৰিজাইডিং বিষয়াসকলে ভোটগ্ৰহণৰ সামগ্ৰীসমূহ সংগ্ৰহ কৰি নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে। যুদ্ধকালীন পৰিস্থিতি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে কাইলৈ দেশৰ বিভিন্ন স্থানত সতৰ্কতামূলক অনুশীলন চলোৱা হ'ব। পেহেলগামত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত নৃশংস আক্ৰমণ চলোৱাৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ চূড়ান্ত অৱনতি ঘটাৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহক জৰুৰী পৰিস্থিতিৰ বাবে সাজু থকাৰ নিৰ্দেশনা জাৰি কৰিছে। যিকোনো যুদ্ধকালীন পৰিস্থিতিত সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত সৰ্বসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাইলৈ ৰাজ্যসমূহক এই সতৰ্কতামূলক অনুশীলন চলাবলৈ গৃহ মন্ত্ৰালয়ে নিৰ্দেশ দিছে। মন্ত্ৰালয়ে ৰাজ্য চৰকাৰসমূহক 7টা বিষয়ত জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে। বিমান আক্ৰমণৰ সময়ত চাইৰেন ব্যৱস্থাৰ সক্ৰিয়কৰণ, সাধাৰণ লোক, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰা, হঠাৎ বিদ্যুৎ কৰ্তন বা ব্লেক আউট হলে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই বিষয়ত সজাগ কৰা, আপাতকালীন পৰিস্থিতিত দ্ৰুত উদ্ধাৰ আৰু গুৰুত্বপূৰ্ণ কাৰখানা বা ঘাটিত নিৰাপত্তা নিশ্চিতকৰণ আদি বিষয়ত সজাগতা সৃষ্টিৰ বাবে মন্ত্ৰালয়ে ৰাজ্য চৰকাৰসমূহক পৰামৰ্শ দিছে। উল্লেখযোগ্য যে যোৱা 22 এপ্ৰিলত পেহেলগামত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণৰ পাছতে ভাৰতে বিভিন্ন কূটনৈতিক কৌশলেৰে পাকিস্তানৰ ওপৰত চাপৰ সৃষ্টি কৰি আহিছে। ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ উত্তেজনা চলি থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত 3 দিন ধৰি প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু সেনাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত এখনৰ পাছত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহগুলি চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত অহা 9 মেৰ পৰা 3দিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন কৰা হ'ব। 9 মেৰ পুৱা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই পতাকা উত্তোলনেৰে বিহু পালনৰ শুভাৰম্ভ কৰিব। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা মহগুলি চাপৰিলৈ আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা কপৌফুল আৰু গছপুলি ৰোপণ, গামোচা প্ৰতিযোগিতা, পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰেকীয়া মুখপাত্ৰ বিহুৱান উন্মোচন কৰা হ'ব। বিশিষ্ট কবি, সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ডঃ কৰবী ডেকা হাজৰিকাই মুখপাত্ৰখন উন্মোচন কৰিব। অন্তিম দিনা অৰ্থাৎ 11 মেত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। এই অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত।